এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি পুৱা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ন্যায়াধীশ আশুতোষ কুমাৰ ইয়াৰ পূৰ্বে পাটনা উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যবাহী ন্যায়াধীশ লানুচুংকুম জমিৰক কলকাতা উচ্চ ন্যায়ালয়লৈ আৰু ন্যায়াধীশ সুমন শ্যামক বোম্বে উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বান্ধ নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। কেন্দ্ৰ চৰকাৰে চীন কৰ্তৃপক্ষৰ সৈতে বিষয়টো লৈ আলোচনা কৰিছে বা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীত পিয়াৰলেছৰ এখন চিকিৎসালয় উদ্বোধন কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ ফলত অসমত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে এতিয়াই ক'ব পৰা নাযায়। বিষয়টো লৈ বিশেষজ্ঞসকলৰ দুইধৰণৰ মত আছে বুলি তেওঁ মন্তব্য কৰে। ব্ৰহ্মপুত্ৰৰ অধিকাংশ পানী অৰুণাচল প্ৰদেশ, ভূটান, বৰষুণ বা অন্য উৎসৰ পৰা অহা বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে একাংশ বিশেষজ্ঞৰ মতে বান্ধ নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী কমিব, ৰাজ্যৰ বান সমস্যা হ্ৰাস পাব আৰু আন একাংশ বিশেষজ্ঞৰ মতে ইয়াৰ ফলত খৰালি ব্ৰহ্মপুত্ৰৰ পানী শুকাই যাব আৰু ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ প্ৰভাৱিত হ'ব। সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে। 21 আগষ্টলৈ চলিবলগীয়া এই অধিৱেশনৰ কালচোৱাত উভয় সদনৰ মুঠ 21খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জগত প্ৰকাশ নাড্ডাৰ সভাপতিত্বত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী পক্ষৰ সদস্যসকলে অপাৰেচন সিন্দুৰ সন্দৰ্ভত চৰকাৰ আৰু বিশেষকৈ সদনৰ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনত বিবৃতি দিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ লগতে বিহাৰত ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত চৰকাৰৰ বক্তব্যও এইবাৰৰ অধিৱেশনত দাঙি ধৰিবলৈ আহ্বান জনায়। বিৰোধী দলৰ কেইবাগৰাকীও নেতাই অপাৰেচন সিন্দুৰৰ সময়ত ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষ বিৰোধী ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰা দাবী সন্দৰ্ভত চৰকাৰে সদনত এটা বিবৃতি দিবলৈ আহ্বান জনায়। স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আজি অসম সচিবালয়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ, কাৰিকৰী বিভাগ আৰু অকাৰিকৰী বিভাগৰ সহকাৰী অধ্যাপককে ধৰি মুঠ 61গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণুজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক লগতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ পদত দুগৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। চিপাজাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ বৰ্ষপূৰ্তি আজি উদযাপন কৰা হৈছে। 2021 চনত গৰুখুটিত চৰকাৰৰ এই বহুমুখী কৃষি প্ৰকল্প আৰম্ভ কৰা হৈছিল। চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে বহুমুখী কৃষি প্ৰকল্প সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, ভূমিপূজন, গছপুলি ৰোপণ, নৱনিৰ্মিত ভাগৱত নামঘৰ, ৰংগমঞ্চ আৰু পশুপালন গৃহ উদ্বোধন কৰা হ'ব। বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, গৰুখুটি বহুমুখী কৃষি প্ৰকল্প সমিতিৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, চিপাজাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, দৰং জিলা আয়ুক্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত আজি কাৰ্বি ছাত্ৰ সন্থাৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। কাৰ্বি আংলং জিলাৰ লাংহেংফিত হামৰেন আঞ্চলিক সমিতিৰ উদ্যোগত ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে জনমত গঠন সন্দৰ্ভতো আলোচনা কৰা হয়। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।